বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত কালি অচিনাক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা নিশা শ্ৰীনগৰত উপস্থিত হৈ পোনে পোনে ৰাজভৱনলৈ যায়। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে এই আক্ৰমণ সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। উল্লেখযোগ্য যে শ্ৰীনগৰৰ পৰা প্ৰায় 85 কিলোমিটাৰ নিলগৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহলগামৰ বেইচৰাণ বনাঞ্চলত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন বিদেশী পৰ্যটক আৰু দুজন কাশ্মীৰী লোককে ধৰি 26 জন পৰ্যটকৰ মৃত্যু হয়। সুৰক্ষা বাহিনীয়ে আক্ৰমণকাৰীসকলক কৰায়ত্ত কৰাৰ বাবে অঞ্চলটো ঘেৰি তালাচী অভিযান চলাই আছে। ইপিনে পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ জনাই জম্মু কাশ্মীৰৰ ব্যৱসায় আৰু বাণিজ্য সংগঠনসমূহে আজি কাশ্মীৰ বন্ধ ঘোষণা কৰিছে। কাশ্মীৰৰ চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ, জম্মু আৰু কাশ্মীৰৰ হোটেলিয়াৰ্ছ ক্লাব, সকলো ট্ৰাইবেল এছ'চিয়েচন, ৰেষ্টুৰেণ্টৰ মালিকপক্ষ আৰু অসামৰিক সামাজিক গোটে এটা যুটীয়া বিবৃতিৰ জৰিয়তে এই বন্ধৰ বিষয়ে প্ৰকাশ কৰিছে। আমাৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভালেমান ধৰ্মীয় সংস্থাইও এই বন্ধৰ সমৰ্থন কৰিছে। জম্মু খণ্ডতো ব্যৱসায় সংস্থা আৰু সমাজৰ বিভিন্ন শ্ৰেণীয়ে বন্ধৰ আহ্বান জনাইছে। কালি নিশা বিভিন্ন প্ৰান্তৰ লোকে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰ আজি শ্ৰীনগৰলৈ যাব। তেওঁ কাশ্মীৰ উপত্যকাৰ সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিৰ বুজ ল'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা নিন্দা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ গভীৰ সমবেদনা তথা পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কাশ্মীৰৰ এই ঘটনা অতি উদ্বেগজনক। তেওঁ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ শক্তিশালীভাৱে থিয় দিব বুলি প্ৰকাশ কৰে। শ্ৰীট্ৰাম্পে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আক্ৰমণক লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনাকাৰী আৰু ইয়াৰ সৈতে জড়িত অপৰাধীসকলে উচিত শাস্তি পাব বুলি আশা ব্যক্ত কৰে। সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰ আৰু ইৰাণেও এই সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে নিন্দা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতত থকা ইৰাণৰ দূতাবাসে ভাৰত চৰকাৰ তথা দেশৰ জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। ৰাছিয়াৰ কূটনীতিবিদ ডেনিছ আলিপোভে ভাৰত চৰকাৰলৈ গভীৰ সমবেদনা প্ৰকাশ কৰি কয় যে এই সময়ছোৱাত ৰাছিয়া ভাৰতৰ সৈতে আছে। ভাৰত ভ্ৰমণৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জে ডি ফান্সে পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীফান্সে কয় যে বিগত দিনকেইটাত তেওঁ আৰু তেওঁৰ পৰিয়ালে এই দেশৰ সৌন্দৰ্য তথা ইয়াৰ জনসাধাৰণৰ আতিথ্যত অভিভূত হৈ পৰিছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহলগামত পৰ্যটকক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ গৰিহণা দিছে। এই ঘটনাক অতি দুখজনক আৰু আশ্চৰ্যজনক বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এয়া অমানৱীয় ঘটনা বুলি মন্তব্য কৰিছে। তেওঁ কয় যে নিৰ্দোষী নাগৰিকক আক্ৰমণ কৰাটো অতি ভয়াৱহ আৰু অক্ষমণীয় কাৰ্য। শ্ৰীমতী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা বাৰ্তাত এনেধৰণৰ হিংসাত্মক ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জঘন্য আক্ৰমণৰ আঁৰত থকা লোকসকলক ৰেহাই দিয়া নহ'ব আৰু ইয়াৰ ভুক্তভোগীসকলক ন্যায় দিয়া হ'ব বুলি মত প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ এনে দুঃঅভিসন্ধি কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে এই আক্ৰমণত ক্ষতিগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰে সাহায্য প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি অন্যান্য নেতাসকলে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে আৰু এই ঘটনাত জড়িতসকলক ৰেহাই দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে বুলি শ্ৰীনাড্ডাই উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। জম্মু কাশ্মীৰৰ পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শ্ৰীমোদীয়ে স্বদেশলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। প্ৰধানমন্ত্ৰীগৰাকী তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। পশ্চিম এছিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰণি পৰা স্বত্তেও তেওঁৰ এই ভ্ৰমণ ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। শ্ৰীমোদী আৰু ছৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানে শক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ বিভিন্ন খণ্ডৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভতো আলোচনা কৰে। তদুপৰি এই দ্বিপাক্ষিক আলোচনাত মহাকাশ, স্বাস্থ্য আৰু মাদক দ্ৰব্য বিৰোধী খণ্ডকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা হয়। দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতাক অনুধাৱন কৰি কৌশলগত অংশীদাৰিত্ব পৰিষদ দুইৰ পৰা চাৰিখন সমিতিলৈ বৃদ্ধি কৰাটো হৈছে এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। দুয়োগৰাকী নেতাই বিনিয়োগৰ ক্ষেত্ৰত যুটীয়া উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ অগ্ৰগতিৰ আদৰণি জনায়। ছৌদি আৰবে শক্তি, পেট্ৰকেমিকেল, আন্তঃগাঁথনি, প্ৰযুক্তি আৰু ফিনটেকে ধৰি ভাৰতৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত বসবাস কৰা 27 লাখ ভাৰতীয় লোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে যুৱৰাজ মহম্মদ বিন ছলমানৰ শলাগ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 17 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই 161 ৰাণ কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। দিল্লী বৰ্তমান তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে লক্ষ্ণৌ 5ম স্থানত আছে। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। তীখা আৰু গধুৰ উদ্যোগ ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মাই ভাৰত বিশ্বৰ ভিতৰতে খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ কৰিছে। মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ষ্টীল 2025 সন্মিলনৰ বিষয়ে মন্তব্য কৰি শ্ৰীবাৰ্মাই কয় যে যোৱা 10ৰ পৰা 12 বছৰ ভাৰতৰ তীখা উদ্যোগত দ্ৰুতগতিত বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে তীখা মন্ত্ৰালয়ে কাইলৈৰ পৰা মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা প্ৰদৰ্শনীৰ জৰিয়তে ইণ্ডিয়া ষ্টীলৰ ষষ্ঠ সংস্কৰণৰ আয়োজন কৰিব। এই অনুষ্ঠানত তীখা আৰু সংশ্লিষ্ট উদ্যোগসমূহৰ সকলো অংশীদাৰ একত্ৰিত হ'ব বুলিও তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোত তথ্য প্ৰযুক্তি খণ্ডৰ কেইবাগৰাকী নেতাক সাক্ষাৎ কৰি ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা আছুতীয়া বৈঠকত শ্ৰীমতী সীতাৰমণে কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিভিন্ন সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক নীতিসমূহ সন্দৰ্ভত সকলোৰে মতামত শুনাৰ লগতে বিত্তমন্ত্ৰীয়ে বৰ্তমানৰ নীতিৰ গাঁথনি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে। তেওঁলোকে ভাৰত আৰু আমেৰিকাৰ মাজৰ গভীৰ তথা ব্যাপক পৰিসৰৰ বিনিয়োগ সহযোগিতাৰ বাবে থকা আগ্ৰহ জানিবলৈ দিয়াৰ লগতে বিনিয়োগৰ অভিজ্ঞতা অধিক উজু কৰাৰ বিষয়েও মত প্ৰকাশ কৰে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পহলগামত অচিনাক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোত তথ্য প্ৰযুক্তি খণ্ডৰ কেইবাগৰাকী নেতাক সাক্ষাৎ কৰি ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।